Yes.
হ্যালো বহিব ঠাকুরদা, হ্যালো, স্যার এটা কথা সুধিব আছিল।
কি
স্যার এটা কোয়েশ্চেন এটা আছে স্যার,
কি কোয়েশ্চন?
স্যার আপুনি যেহেতু মানে এই ওয়েবসাইটত কৈছিল ন, লাইক ইউএস কেনেকা এটা কমিউনিটি মানে কেনেকা
US going to be completely destroyed. Trust me, I am the only one who can destroy the United States. You think I'm joking? Do you think I'm joking? I'm not a fucking joker, all right? I'm going to completely destroy the United States, which is already dead as of 16th of June, 2023. Do you know what happened on 16th of June? Do you have any idea? তো গম পাওয়া নাই 16 জুন 2023ত কি হয়েছিলে? Oh, the whole, all the central bankers, the Japanese government bond, the European Central Bank, the Federal Reserve, everybody started buying the bonds, hands over fist. Okay, that's the end. Now, listen, I'm going to tell you something. My father died, okay? His father died in my hand. So this cops took him to the hospital and put a fucking balloon. And pumping and putting his belly go up and down. তার পেটটো উঠাই থাকে নমাই থাকে, উঠাই থাকে নমাই থাকে, আৰু মোক কয় যে ই জীয়াই আছে। এনেকৈ মোৰ পৰা আৰু $1,00,000 ওলাব কাৰণে চেষ্টা কৰিলে। গতিকে লেট মি টেল ইউ, দিজ আৰ অল লাইজ। ৰিড গীতা চেপ্টাৰ 16, 16 নম্বৰ অধ্যায় শুন আৰু নিজক সব ঠিক কৰ। দম্ভ দৰ্প অভিমান ক্ৰোধা পাৰ সমেব অজ্ঞানম সা বিজাতস্য পাৰ্থম সম্পদম আসুৰিম। বুঝছ তো, তোর জীবন বর্তা করে তার দম্ভত ঘুরি আছে, মই হাতে ভরিয়ে গুলি গুলিয়াম কেলা। মই কইছো 20 বছৰৰ তলৰ বিলাক বাঁচিব, তার উপর বিলাক সব মরিব কেলা। বাহিৰলৈ যোৱা, ভাৰতৰ বাহিৰলৈ যোৱাৰ কাৰণে মই ক'ব নালাগে। এটা মানুহ আছে, তাৰে তাৰ মোৰ ৱেবছাইটৰ সন্মুখতে আছে, এটা এই মূৰত তিলক পিন্ধি, তাৰ নাম হ'ল বশিষ্ঠ, অমিত বশিষ্ঠ। তাৰ ভিডিঅ'টো চা, বাহিৰলৈ ভাৰত ভাৰত ছোড়নে কা কিবা এটা আছে নহয়, 1 ঘণ্টাৰ ভিডিঅ'টো গোটেইটো চা। কি কাৰণে ভাৰতবৰ্ষ এৰিব নালাগে, বাহিৰলৈ কিয় যাব লাগে, বাহিৰলৈ কিয় যাব নালাগে? ৰ এক মিনিট ৰ, মই এই ৰেডিঅ'টো অলপ কম ধৰি থাক। এই তহঁতৰ চব বস্তু, তই যে কি কথা কৈ আছ, সেই কথাবিলাকৰ চেণ্টেন্সবিলাক যে কৈ আছ, তই গম পাৱ নে তই কি কথা কৈ আছ? তই মোক ছাৰ ছাৰ কৈ আছ, হা? ছাৰ শব্দটো উল্টাই দিলে শ্ৰী হয়, আণ্ডাৰষ্টেণ্ড টু ষ্টেণ্ড আণ্ডাৰ হয়। তহঁতৰ ইংৰাজী লেংগুৱেজ ফেক ফল্চ ফনি, তহঁতৰ পেপাৰ পইচা ফেক ফল্চ ফনি, তহঁতে অসুৰ কোন তাকেই চিনি নাপাৱ, তহঁতে একোৱেই নাজান, একোৱেই নাজান। তহঁতে তহঁতে ভাবিছ তোৰ জীৱনটো বৰ ধুনীয়া, তোৰ এখন মই চিনেমা হলত ভৰাই থৈছোঁ। 3D মুভি দেখিছ নাই কেতিয়াবা? 3D মুভি দেখিছ নাই? ইট ইজ এ 4D মুভি, টাইম, এখন টাইম। আৰু তাতে এনেকুৱা এটা বস্তু দিছোঁ, বহুতে বনাই ন, 3D মুভি হলত যাম, তাতে গোন্ধো আহিব, তাৰ জোকাৰণী হ'ব, আমুক হ'ব, তাত মই গোটেই বডিটোত যে সোমাই থৈছোঁ, এটা এটা ডাঙৰ চিনেমা থিয়েটাৰত ভৰাই থৈছোঁ। সৰ্বভূতানাম অস্মিন চেতনাম সব। কাৰণ এনেকুৱাই অসুৰবিলাক আছে নহয়, লাষ্ট অসুৰটোৱে মোক উৎপাত কৰি খাব, খোৱা আনিব যোৱাৰ দিনাও মোক খোৱা দিয়াৰ পিছত সি পুলিচক ফোন কৰি মোক কয় এইটো বেলেগ জাতি গৈছে, বুজিছ? মই চব শুন, এইখন মই খেলিব আহিছোঁ, এইখন মই খেলিম 50,000 বছৰৰ মূৰে মূৰে মই এবাৰ আহোঁ, আৰু মোৰ ঘৈণীৰ লগত লৈ আহোঁ। তহঁতে যাতে কোনো নাৰায়ণ নাহে, কোনো কল্কি অৱতাৰতে নহয়, তই খালি ৰখি থাক, মই বাহিৰলৈ কেতিয়া ওলাওঁ তই বিশ্বাস কৰা নাই ন? মই তাত পগলা হয় নাই, খাওঁ মই মদ, খাওঁ মই ভাং, চলাওঁ মই মপেদ, তহঁতে চাই থাক, এটা দিন আহিব কেলা, বাপেৰক কবি আমি ভ ভগৱানৰ লগত কথা পাতিলো, হ'ব জ্ঞান, জ্ঞানটোতো তোৰ নাই, মই এনেকুৱা পিটন দিম নহয়, মোক ফোন কৰিব পাৰ, ঘৰৰ আগত আহি খাৰাব পাৰিছ কেতিয়াবা? আছে, অ' বাহিৰ দি গৈ চিঞৰ বাখৰ কৰি যাওঁ ৰাতি, হা হৰ্ণ বজাই সোমাব পাৰ? নোৱাৰ, তহঁতৰ এইটো ক্ষমতাৰ কাৰণে আৰু অসুৰ নহয়, তহঁতে একোটা একোটা মহা অসুৰ নিজকে ভিতৰে বিচাৰি চা, লম্বোদৰ্প অভিমানস্য ক্ৰোধ পাৰ্শ্বমেব চ। হেল্ল' অ' হেল হে নৰক, এইটো কাৰণে কৰিছ কেলা চুৰৰ বাচ্চা, মই *32 লগাই দিলোঁ যে আৰু আৰু ফোন মোক কৰিব কেতিয়াও নোৱাৰ, কলজ ৰেকৰ্ডেড ইন দা এষ্টেৰিক .বৰঠাকুৰ .com, মোৰ চব কল ৰেকৰ্ডেড আৰু চব পাব্লিছড।